Ea Akashvani. এতিয়াৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বিৰোধী পক্ষই বিহাৰত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণকে ধৰি বিভিন্ন বিষয়লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা আজি দিনৰ 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি লোকসভাত অনলাইন গেমিং প্ৰসাৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক 2025 উত্থাপন কৰে। NDA উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী CP ৰাধাকৃষ্ণনে আজি সংসদ ভৱনত মনোনয়ন পত্ৰ দাখিল কৰে আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আজি ইষ্ট বেংগল ডায়মণ্ড হাৰ্বাৰ FC-ৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিৰোধী পক্ষই বিহাৰত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণকে ধৰি বিভিন্ন বিষয়লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা আজি দিনৰ 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। কাম কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত লোকসভা মিলিত হোৱাৰ সময়তে কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বিৰোধী পক্ষৰ হুলস্থূলৰ মাজতে অনলাইন গেমিং প্ৰসাৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক 2025 উত্থাপন কৰে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংসদৰ কাম কাজ বিঘ্নিত কৰাৰ বাবে বিৰোধী পক্ষৰ সদস্যসকলৰ আচৰণৰ বিৰোধিতা কৰে। তেওঁ কয় যে বিৰোধী পক্ষই যোৱা 3 দিন ধৰি সদনৰ কাৰ্যক্ৰমণিকা ব্যাহত কৰি আহিছে আৰু আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা উভতি অহা গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাৰ সাফল্যৰ বিষয়েও আলোচনা অনুষ্ঠিত কৰিবলৈ দিয়া নাই আৰু এয়া সঁচাকৈ দুৰ্ভাগ্যজনক। বিৰোধী পক্ষৰ সদস্যসকলে সংসদীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ আহ্বানলৈ কাণষাৰ নিদিয়ে আৰু প্ৰতিবাদ অব্যাহত ৰাখে, ফলত অধ্যক্ষই সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। দিনৰ 11 বজাত লোকসভা মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত পুনৰীক্ষণক লৈ আলোচনাৰ বাবে দাবী জনাই প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিৰোধী সদস্যসকলৰ আচৰণক লৈ অসন্তুষ্টি প্ৰকাশ কৰি কয় যে সদনৰ কাম কাজ বিঘ্নিত কৰাটো যুক্তিসংগত নহয়। এনে আহ্বানৰ পাছতে বিৰোধী পক্ষৰ সদস্যসকলে প্ৰতিবাদ অব্যাহত ৰখাত অধ্যক্ষই সদনৰ কাম কাজ দুপৰীয়া 12 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ৰাজ্যসভাতো আজি একেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হয়। কাৰ্যক্ৰমণিকা প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত উচ্চ সদন পুনৰ মিলিত হোৱাৰ সময়ত উপসভাপতিয়ে প্ৰশ্নকালৰ কাম কাজ আগবঢ়াই নিয়াৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে প্ৰতিবাদ অব্যাহত ৰাখে। এনে হুলস্থূলীয়া পৰিস্থিতিৰ মাজত উপসভাপতিয়ে সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰাখে। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত সদন মিলিত হোৱাৰ সময়ত ৰাজ্যসভাৰ উপসভাপতি হৰিবংশে বিভিন্ন বিষয় লৈ ৰাজনৈতিক দলসমূহে প্ৰেৰণ কৰা সভা স্থগিতকৰণৰ 18খন জাননী প্ৰত্যাখ্যান কৰে। ইয়াৰ পাছতে বিৰোধী পক্ষৰ একাংশ সদস্যই ধ্বনি দিবলৈ আৰম্ভ কৰে। উপসভাপতি হৰিবংশে শূন্যকালৰ কাম কাজ আগবঢ়াই নিয়াৰ চেষ্টা চলাই কয় যে শূন্যকালত সাংসদসকলে ৰাইজৰ বাবে গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিব পাৰে। তেওঁ লগতে প্ৰতিবাদৰত সদস্যসকলক নিজৰ নিজৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে প্ৰতিবাদ অব্যাহত ৰাখে। ইয়াৰ পাছতো অচলাৱস্থা অব্যাহত থকাত উপসভাপতিগৰাকীয়ে সদনৰ কাম কাজ দুপৰীয়া 12 বজালৈ স্থগিত ৰাখে। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি লোকসভাত অনলাইন গেমিং প্ৰসাৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক 2025 উত্থাপন কৰে। এই বিধেয়কখনৰ জৰিয়তে ই ক্ৰীড়া আৰু অনলাইন ছচিয়েল গেমসমূহত উৎসাহ যোগোৱাৰ বিপৰীতে ধনৰ বিনিময়ত প্ৰদান কৰা ক্ষতিকাৰক অনলাইন গেমিং সেৱা, বিজ্ঞাপন আৰু এনে খেলৰ সৈতে জড়িত বিত্তীয় লেনদেন নিষিদ্ধ কৰিবলৈ বিচৰা হৈছে। বিধেয়কখনত সমন্বিত নীতিগত সহযোগিতা, ৰণনীতি বিকাশ আৰু খণ্ডটোৰ নিয়ন্ত্ৰণৰ বাবে অনলাইন গেমিং প্ৰাধিকৰণ নিযুক্তিৰ ব্যৱস্থা আছে। এই খেলসমূহৰ সৈতে জড়িত বিৰূপ প্ৰভাৱৰ পৰা বিশেষকৈ যুৱ প্ৰজন্ম আৰু সহজেই বলি হ'ব পৰা লোকসকলক সুৰক্ষা প্ৰদান কৰাই বিধেয়কখনৰ মূল উদ্দেশ্য। দিল্লীৰ কেইবাখনো বিদ্যালয়ত বোমা সংস্থাপন কৰা বুলি আজি পুৱাৰ ভাগত সংশ্লিষ্ট বিদ্যালয়সমূহলৈ অহা ভুৱা ফোন কলক কেন্দ্ৰ কৰি আতংকৰ সৃষ্টি হয়। দিল্লী অগ্নিসেৱা বিভাগে প্ৰকাশ কৰা মতে ৰাজধানী মহানগৰীখনৰ মালৱীয় নগৰ, প্ৰসাদ নগৰ আৰু দ্বাৰকা নগৰ অঞ্চলৰ কেইবাখনো বিদ্যালয়ত এনেধৰণৰ ভুৱা ফোন কলৰ জৰিয়তে আতংক বিয়পোৱা হয়। দিল্লী আৰক্ষী আৰু বোমা নিষ্ক্ৰিয়কৰণ স্কোৱাডে বিদ্যালয় চৌহদসমূহ পুংখানুপুংখভাৱে অনুসন্ধান চলাই এনে ঘটনাৰ সত্যতা নথকাটো নিশ্চিত কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। NDAৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী CP ৰাধাকৃষ্ণনে আজি সংসদ ভৱনত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, JP নাড্ডা, কিৰেণ ৰিজিজুৰ লগতে LJPRৰ নেতা চিৰাগ পাছোৱান, জনতা দল ইউনাইটেডৰ ৰাজীৱ ৰঞ্জন সিং আৰু NCPৰ প্ৰফুল্ল পেটেলকে ধৰি NDA মিত্ৰজোঁটৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে শ্ৰীৰাধাকৃষ্ণনে সংসদ ভৱনৰ প্ৰেৰণাস্থলত উপস্থিত হৈ দেশৰ প্ৰসিদ্ধ নেতা আৰু স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি পুষ্পাৰ্ঘ্য নিবেদন কৰে। পোনপ্ৰথমে তেওঁ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ ওচৰত মূৰ দুৱাই শ্ৰদ্ধা নিবেদন কৰে। ইপিনে উপৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে বিৰোধীৰ INDI মিত্ৰজোঁটে অন্ধ্ৰপ্ৰদেশৰ বি সুদৰ্শন ৰেড্ডীক প্ৰাৰ্থীৰূপে মনোনীত কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ নাম কালি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ঘোষণা কৰে। বিৰোধীৰ INDI মিত্ৰজোঁটে বৈঠকৰ অন্তত প্ৰাক্তন ন্যায়াধীশগৰাকীক উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে বাছনি কৰে। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত অনুষ্ঠিত বৈঠকৰ পাছতে বিৰোধী মিত্ৰজোঁটৰ অন্যতম নেতা তথা NCPৰ শাৰদ পাৱাৰ গোটৰ মুৰববী শাৰদ পাৱাৰ আৰু মল্লিকাৰ্জুন খাৰ্গেই সংবাদমেলত বি সুদৰ্শন ৰেড্ডীৰ নাম ঘোষণা কৰে। অহা 9 ছেপ্টেম্বৰত উপৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। কাইলৈ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। 22 আগষ্টত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 25 আগষ্ট ধাৰ্য কৰা হৈছে। দিল্লী আৰক্ষীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক তেওঁৰ চৰকাৰী বাসভৱনত আক্ৰমণ কৰা ঘটনাৰ অভিযুক্তক আটক কৰিছে। শাসকীয় বিজেপিয়ে এই আক্ৰমণৰ ঘটনাক নিন্দা কৰিছে। দিল্লীৰ বিজেপি সভাপতি বীৰেন্দ্ৰ সচদেৱে প্ৰকাশ কৰা মতে ঘটনাস্থলীত উপস্থিত থকা লোকে অভিযুক্ত লোকজনক আবদ্ধ কৰে। আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত অধিক অনুসন্ধান আৰম্ভ কৰিছে বুলি জানিবলৈ দি তেওঁ লগতে কয় যে চিকিৎসকে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰিছে আৰু সম্প্ৰতি তেওঁ সম্পূৰ্ণ সুস্থিৰ অৱস্থাত আছে। আম আদমী পাৰ্টীৰ নেত্ৰী তথা দিল্লী বিধানসভাৰ বিৰোধী পক্ষৰ নেত্ৰী আতিশীয়েও এই আক্ৰমণৰ ঘটনাটোক গৰিহণা দিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত তেওঁ কয় যে গণতন্ত্ৰত মতানৈক্য আৰু প্ৰতিবাদৰ স্থান আছে যদিও হিংসাৰ কোনো স্থান নাই। ইজৰাইল আৰু অষ্ট্ৰেলিয়াৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পোৱা সংঘাতৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি এলবানিজক ইজৰাইলক বিশ্বাসঘাতকতা কৰা আৰু দেশখনত বসবাস কৰা ইহুদী সম্প্ৰদায়ৰ লোকসকলক অৱহেলা কৰা বুলি দোষাৰোপ কৰিছে। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ভূমিকাক সমালোচনা কৰি শ্ৰীনেতানিয়াহুৱে কয় যে ইতিহাসে এণ্টনি এলবানিজক এগৰাকী দুৰ্বল ৰাজনীতিবিদ হিচাপে মনত ৰাখিব। উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াই পৰহি নেতানিয়াহুৰ নেতৃত্বাধীন শাসকীয় মিত্ৰজোঁটৰ এগৰাকী সোঁপন্থী সদস্যক দেশখনত প্ৰৱেশত বাধা দিছিল আৰু ইয়াৰ প্ৰত্যুত্তৰত ইজৰাইলে অষ্ট্ৰেলিয়াৰ প্ৰতিনিধিসকলৰ পেলেষ্টাইনত প্ৰৱেশৰ ক্ষেত্ৰত প্ৰযোজ্য ভিছা প্ৰত্যাহাৰ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড এছ জয়শংকৰে আজি ভাৰত আৰু ৰাছিয়াৰ মাজত হ'বলগীয়া বাণিজ্য, অৰ্থনীতি, বিজ্ঞান, প্ৰযুক্তি আৰু সাংস্কৃতিক সহযোগিতাৰ 26 সংখ্যক অধিৱেশনৰ সহ অধ্যক্ষতা কৰিব। ড জয়শংকৰে মস্কোত অনুষ্ঠিত ভাৰত ৰাছিয়া বাণিজ্যিক মঞ্চৰ সভাতো অংশগ্ৰহণ কৰি ভাষণ দিব। তিনিদিনীয়া ৰাছিয়া ভ্ৰমণসূচীৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকী কালি সন্ধিয়া মস্কোত উপস্থিত হয়। ভ্ৰমণকালত ড জয়শংকৰে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভক সাক্ষাৎ কৰি আঞ্চলিক আৰু গোলকীয় বিষয়সমূহত দুয়োখন দেশৰ দৃষ্টিভংগী পৰ্যালোচনা কৰিব। খেলৰ বাতৰি। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি কলকাতাত হ'বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত ইষ্ট বেংগল প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত ভাগ লোৱা ডায়মণ্ড হাৰ্বাৰ FCৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড FCয়ে প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। নৰ্থ ইষ্ট ইউনাইটেড FCয়ে কালি শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত শ্বিলং লাজং FCক 1-0 পৰাস্ত কৰে। নৰ্থ ইষ্টৰ হৈ ৰিডিম ক্লাঙে বিজয়সূচক গলটো দিয়ে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। বিৰোধী পক্ষই বিহাৰত ভোটাৰ তালিকাৰ বিস্তৃত বিশেষ পুনৰীক্ষণকে ধৰি বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা আজিও ব্যাহত হয়। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি লোকসভাত অনলাইন গেমিং প্ৰসাৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক 2025 উত্থাপন কৰে। NDAৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী CP ৰাধাকৃষ্ণনে আজি সংসদ ভৱনত মনোনয়ন পত্ৰ দাখিল কৰে। দিল্লীৰ কেইবাখনো বিদ্যালয়ত বোমা সংস্থাপন কৰা বুলি আজি পুৱাৰ ভাগত সংশ্লিষ্ট বিদ্যালয়সমূহলৈ অহা ভুৱা ফোনকলক কেন্দ্ৰ কৰি মহানগৰখনত আতংকৰ সৃষ্টি হয়। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আজি ইষ্ট বেংগল ডায়মণ্ড হাৰ্বাৰ FCৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।